মঠিয়ালিকা শুভবাৰ্তা দুই অধ্যায়। জ্যোতিষী পণ্ডিতসকল অহা। হেৰোদ যেতিয়া যিহুদিয়াৰ ৰজা আছিল, তেতিয়া যিহুদিয়াৰ বৈতলেহেম নামৰ ঠাইত যীশুৰ জন্ম হ'ল। সেই সময়ত পূব দেশৰ পৰা কেইজনমান জ্যোতিষী পণ্ডিতে জিৰচালেমলৈ আহি সুধিলে, যিহুদীসকলৰ যিজন ৰজা জন্মিছে তেওঁ ক'ত? কিয়নো পূব দেশত আমি তেওঁৰ তৰা দেখা পালোঁ আৰু তেওঁক প্ৰণিপাত কৰিবলৈ আহিছোঁ। এই কথা শুনাত হেৰোদ ৰজাৰ লগতে গোটেই জিৰচালেমত উগুল থুগুল লাগিল। তেতিয়া হেৰোদে সকলো প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপকসকলক মাতি একগোট কৰিলে আৰু তেওঁলোকক সুধিলে, খ্ৰীষ্টই ক'ত জন্মগ্ৰহণ কৰিব? তেওঁলোকে তেওঁক ক'লে, যিহুদীয়া প্ৰদেশৰ বৈতলেহেম নামৰ ঠাইত, কিয়নো ভাৱবাণীৰ দ্বাৰাই এইদৰে লিখা আছে, আৰু তুমি যিহুদীয়া প্ৰদেশৰ বৈতলেহেম, তুমি যিহুদাৰ অধিপতিসকলৰ মাজত কোনোমতে নগণ্য নহয়, কিয়নো তোমাৰ মাজৰ পৰা এজন শাসনকৰ্তা ওলাব, তেওঁ মোৰ লোক ইজৰাইলক চৰাব। তেতিয়া হেৰোদে সেই জ্যোতিষী পণ্ডিতকেইজনক গুপুতে মাতি সেই তৰা সঠিকৰূপে কোন সময়ত আৱিৰ্ভূত হৈছিল সেই বিষয়ে তেওঁলোকৰ পৰা জানিবৰ বাবে সুধিলে। তাৰপাছত তেওঁলোকক বৈতলেহেমলৈ পঠিয়াই দি ক'লে, আপোনালোক যাওক আৰু সেই শিশুটোৰ বিষয়ে ভালদৰে বিচাৰ লওক, আৰু বিচাৰি পালে তেওঁৰ সম্বাদ আহি মোক দিব, তেতিয়া ময়ো গৈ তেওঁক প্ৰণিপাত কৰিব পাৰিম। ৰজাৰ এই কথা শুনি তেওঁলোক গুচি গ'ল। তাতে যি তৰা তেওঁলোকে পূব দিশত দেখিছিল, সেই তৰা তেওঁলোকৰ আগে আগে গৈ শিশুটি থকা ঠাই পালে আৰু সেই ঠাইৰ ওপৰত ৰৈ থাকিল। তাতে সেই তৰা দেখি তেওঁলোক আনন্দত অতি আত্মহাৰা হ'ল। তাৰপাছত তেওঁলোকে ঘৰৰ ভিতৰলৈ সোমাই গৈ মাক মৰিয়মে সৈতে শিশুটিক দেখি নতহিৰে প্ৰণিপাত কৰি তেওঁলোকৰ আৰাধনা কৰিলে। তাৰপাছত নিজৰ নিজৰ বহুমূলীয়া বস্তুৰ টোপোলা মেলি সোণ, ধূনা এঠা আৰু গন্ধৰস উপহাৰ দিলে। পাছত হেৰোদৰ ওচৰলৈ উলটি নাযাবৰ বাবে তেওঁলোকে সপোনত ঈশ্বৰৰ পৰা সাৱধানবাণী পোৱাত তেওঁলোকে বেলেগ বাটেৰে নিজৰ নিজৰ দেশলৈ উলটি গ'ল। বৈতলেহেমৰ শিশু পুত্ৰসকলক বধ কৰা। তেওঁলোক যোৱাৰ পাছত প্ৰভুৰ এজন দূতে সপোনত আৱিৰ্ভূত হৈ যোচেফক ক'লে, উঠা, শিশু আৰু তেওঁৰ মাকক লৈ মিশ্ৰ দেশলৈ পলাই যোৱা, আৰু মই তোমাক নোকোৱা পৰ্যন্ত সেই ঠাইতে থাকিবা, উলটি নাহিবা, কিয়নো ল'ৰাজনক বিনাশ কৰিবৰ কাৰণে হেৰোদে তেওঁক বিচাৰি আছে। সেই নিশাই যোচেফে উঠি শিশু আৰু তেওঁৰ মাকক লৈ মিশ্ৰ দেশলৈ গ'ল, আৰু হেৰোদৰ মৃত্যুলৈকে তেওঁলোক সেই ঠাইতে থাকিল। মিশ্ৰ দেশৰ পৰা মই মোৰ পুত্ৰক মাতিলোঁ, এই যি বচন ভাৱবাণীৰ দ্বাৰাই প্ৰভুৱে কোৱাইছিল, এই বচন সিদ্ধ হ'বলৈ এইদৰে ঘটিল। তেতিয়া জ্যোতিষী পণ্ডিত কেইজনৰ দ্বাৰাই নিজকে প্ৰবঞ্চিত হোৱা দেখি হেৰোদ অতিশয় ক্ৰোধ হ'ল। তেওঁ জ্যোতিষী পণ্ডিতকেইজনৰ পৰা যি সময়ৰ কথা জানিছিল, সেই কাল অনুসাৰে দুবছৰ আৰু তাতকৈ কম বয়সৰ যিমান ল'ৰা শিশু বৈতলেহেম আৰু ইয়াৰ আশে পাশে থকা অঞ্চলসমূহত আছিল, সেই সকলোকে বধ কৰিবলৈ আদেশ দি পঠিয়াই দিলে। তেতিয়া জিৰিমিয়া ভাৱবাণীৰ দ্বাৰাই যি কথা কোৱা হৈছিল সেয়া সিদ্ধ হ'ল। ৰামাত এটা মাত শুনা গ'ল, বিলাপৰ ৰোল আৰু মহাশোক ৰাহেলে নিজৰ সন্তানসকলৰ কাৰণে ক্ৰন্দন কৰিছে আৰু তেওঁ সান্ত্বনা পাবলৈ ইচ্ছা কৰা নাই, কাৰণ তেওঁলোকৰ কোনো জীয়াই থকা নাই। মিশ্ৰৰ পৰা যোচেফ আৰু মৰিয়মৰ প্ৰত্যাৱৰ্তন। পাছত যেতিয়া হেৰোদৰ মৃত্যু হ'ল, তেতিয়া প্ৰভুৰ এজন মৃতে মিশ্ৰৰ দেশত থাকোঁতেই সপোনত আৱিৰ্ভূত হৈ যোচেফক ক'লে, উঠা, ল'ৰাটি আৰু তেওঁৰ মাকক লৈ ইজৰাইল দেশলৈ উলটি যোৱা, কিয়নো যিসকলে এই শিশুটোৰ প্ৰাণ নাশ কৰিবলৈ বিচাৰি আছিল তেওঁলোকৰ মৃত্যু হ'ল। তেতিয়া যোচেফে উঠি শিশু আৰু তেওঁৰ মাকক লৈ ইজৰাইল দেশলৈ আহিল। কিন্তু যেতিয়া যোচেফে শুনিলে যে যিহুদিয়াত পিতৃ হেৰোদৰ স্থানত তেওঁৰ পুত্ৰ আখিলাৰে ৰাজ্য শাসন কৰিছে, তেতিয়া তেওঁ তালৈ উলটি যাবৰ বাবে ভয় কৰিলে। পাছত ঈশ্বৰে এক সপোনত সাৱধান কৰি দিয়াত তেওঁ গালিল প্ৰদেশলৈ গ'ল আৰু তাত নাচৰত নামৰ এখন নগৰত বসবাস কৰিব ধৰিলে। তেওঁক নাচৰতীয়া বুলি মতা হ'ব, এই যি বচন ভাৱবাদীসকলৰ দ্বাৰাই কোৱা হৈছিল, এই বচন সিদ্ধ হ'বৰ বাবে এইদৰে ঘটিল।